এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি সৰ্বদলীয় বৈঠকৰ নিচৰ্ত সমৰ্থন। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্ৰিংশ দীক্ষান্ত সমাৰোহত মুঠ 3741গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰমাণ পত্ৰ প্ৰদান। ৰাজ্যত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ অধীনত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি কেইবাটাও সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি পৰিষদৰ অস্বীকাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা বেংগালুৰুত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৰাজস্থান ৰয়েলছক 11 ৰানত পৰাস্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি ৰাজনৈতিক দলৰ নেতাসকলে সমৰ্থন আগবঢ়াইছে। এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছত কালি নতুন দিল্লীত চৰকাৰে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকত নেতাসকলে সন্ত্ৰাসবাদ বিৰোধী যুঁজ আৰু এই ক্ষেত্ৰত গ্ৰহণ কৰা যিকোনো ধৰণৰ পদক্ষেপৰ প্ৰতি সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱাৰো আশ্বাস দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে এই আক্ৰমণৰ ঘটনাত সকলো দলে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পেহেলগামত সংঘটিত ঘটনা আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সবিশেষ দাঙি ধৰে। এই ক্ষেত্ৰত অধিক কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চোৰাংচোৱা সংস্থা আৰু গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলে এই ঘটনাৰ লগতে এই ক্ষেত্ৰত ৰৈ যোৱা সুৰুঙা সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ায়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক সকলোৱে একেমুখে গৰিহণা দিছে আৰু এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সকলো ধৰণৰ পদক্ষেপৰ প্ৰতি বিৰোধীৰ সম্পূৰ্ণ সমৰ্থন আছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে সকলো দলেই এই ঘটনাক গৰিহণা দিছে আৰু জম্মু কাশ্মীৰৰ শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। ডি এম কেৰ সাংসদ তিৰুচি শিৱায়ু এই ঘটনাৰ নিন্দা কৰি দেশত সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি তেওঁৰ দলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে। বিজেপিৰ সাংসদ সস্মিত পাত্ৰই এই বৰ্বৰ ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদীসকলক শীঘ্ৰেই কঠোৰ শাস্তি প্ৰদানৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেছিয়ে এই ঘটনাটো কেৱল এটা ৰাজনৈতিক বিষয়েই নহয় বুলি মন্তব্য কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা যিকোনো সিদ্ধান্তৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সমৰ্থন আছে। দুঘণ্টাজোৰা এই বৈঠকত 15টা বিভিন্ন ৰাজনৈতিক দলৰ নেতাই অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰা এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি ৰাজনৈতিক দলসমূহৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে। বৈঠকত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই 2 মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। জম্মু কাশ্মীৰৰ পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে কৰা নৃশংস আক্ৰমণত ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজে বিৰোধিতা কৰিছে। সভাপতি ছেহিৰ আহমদ আৰু সম্পাদক এম হাছিম আলীয়ে এনে দুষ্কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিৰীহ লোকসকলৰ দুখ যন্ত্ৰণাত সহমৰ্মিতা প্ৰকাশ কৰিছে। ইছলামিক ষ্টাডিজে মৃতকসকলৰ বিদেহ আত্মাৰ শান্তি কামনা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। ইপিনে পেহেলগামৰ ঘটনাক তিনিচুকীয়া জিলাৰ ডুমডুমা চেম্বাৰ্ছ অব কমাৰ্চেও তীব্ৰ গৰিহণা দিছে। আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি ডুমডুমা চেম্বাৰ্ছ অব কমাৰ্চৰ সভাপতিয়ে কালি এই বিষয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ এই ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদীসকলক কঠোৰ হাতেৰে দমন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি দাবী জনায়। পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত কালি তিনিচুকীয়া জিলাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধা তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ডুমডুমাৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে এই বৰ্বৰ ঘটনাত জড়িত লোকসকল যাতে কোনো কাৰণতে সাৰি নাযায় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনায়। তেওঁলোকে লগতে পাকিস্তান আৰু বাংলাদেশৰ সৈতে থকা ভাৰতৰ সীমান্তত কটকটীয়াভাৱে চীল কৰাৰো দাবী জনায়। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত অৰুণাচল প্ৰদেশৰ জিৰো চহৰৰ ভাৰতীয় বায়ুসেনাৰ বিষয়া কৰ্পৰেল টাগে হেইলিয়াঙৰ নশ্বৰ দেহ কালি তেওঁৰ গৃহ চহৰলৈ অনা হয়। শ্বহীদগৰাকীৰ নশ্বৰদেহ প্ৰথমে বায়ুসেনা বাহিনীৰ বিমানযোগে গুৱাহাটীলৈ অনা হয় আৰু তাৰ পৰা এম্বুলেন্সযোগে জিৰোৰ তাজাং জিলালৈ লৈ যোৱা হয়। প্ৰয়াত টাগেৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁৰ বাসগৃহত সহস্ৰাধিক লোক উপস্থিত হয়। মুখ্যমন্ত্ৰী শ্ৰীখাণ্ডুৱে মৃত টাগে হেইলিঙৰ পৰিয়ালৰ এগৰাকী লোকক চৰকাৰী চাকৰি দিয়াৰ লগতে 50 লাখ টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। প্ৰয়াত টাগেৰ উপজাগাঁৱত তেওঁৰ স্মৃতিত এটা স্মাৰকো নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্ৰিংশ দীক্ষান্ত সমাৰোহ আজি অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ সমাৱৰ্তন হলত বিয়লি 3 বজাত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা PhD, MPhil, স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত সন্মানিত অতিথি আৰু বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আজিৰ এই দীক্ষান্ত সমাৰোহত উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ পুৰণি এই বিশ্ববিদ্যালয়খনে 3গৰাকী কৃতবিদ্য ব্যক্তি সন্মানীয় ডিগ্ৰী প্ৰদান কৰিব। এই সন্দৰ্ভত আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
লুইতৰ পাৰজিলুকুৱাৰ মহান আদৰ্শৰে উদ্বুদ্ধ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজি দ্বাত্ৰিংশ দীক্ষান্ত সমাৰোহখন অনুষ্ঠিত হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া এই দীক্ষান্ত সমাৰোহত সন্মানীয় অতিথি হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিশিষ্ট অতিথিৰূপে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু উপস্থিত থাকিব। উল্লেখযোগ্য যে দীক্ষান্ত সমাৰোহত বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ অমল চন্দ্ৰ কটকীক সন্মানীয় ডক্টৰ অৱ ছায়েন্স ডিগ্ৰী, আন এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ তপন কুমাৰ শইকীয়া আৰু অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনক জনজীৱনৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। উক্ত অনুষ্ঠানত PhD, MPhil সহ সৰ্বমুঠ 3741গৰাকী শিক্ষাৰ্থীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰিছে।
উল্লেখযোগ্য যে পূৰ্বৰ কাৰ্যসূচী অনুসৰি বিশ্ববিদ্যালয়খনৰ এইবাৰৰ দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচী বাতিল কৰা হয়। ৰাজ্যত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। কালি গোলাঘাটৰ বৰজাং চাহবাগিচা খেলপথাৰত কংগ্ৰেছৰ হৈ দলীয় সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ পেহেলগামৰ ঘটনাক গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ল'বলগীয়া সকলো পদক্ষেপতে কংগ্ৰেছ দলে সমৰ্থন আগবঢ়াব বুলি প্ৰকাশ কৰে। তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ লগতে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ধন বল বাহুবল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে।
ৰাজ্যত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। কালি কংগ্ৰেছ দলৰ হৈ গোলাঘাটৰ বৰজান চাহবাগিচাৰ খেলপথাৰত দলীয় সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেখেতে বিজেপি দলক সমালোচনা কৰি কয় যে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ধন বল বাহুবল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে। পঞ্চায়ত নিৰ্বাচনত জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব বুলি মন্তব্য কৰে ভূপেন বৰাই। ইয়াৰ সমান্তৰালভাৱে গোলাঘাট জিলাৰ দেৰগাঁৱৰ শীতলপথাৰত কালি এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চায়ত নিৰ্বাচনত অসমৰ যিমান সংখ্যক গাঁও বাগিচা সকলোতে বাছি লোৱা হৈছে। চবকা সাথ চবকা বিকাশ কাৰ্যসূচীৰে ৰাইজৰ উন্নয়ন কৰিব লাগিব বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে। কংগ্ৰেছৰ কাৰ্যকালত ভ্ৰষ্টাচাৰ দুৰ্নীতি হৈছিল বাবে জনসাধাৰণে কংগ্ৰেছ দলক বিদায় দিলে বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিয়ে ৰাজ্য চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰলোচা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভৱেন্দ্ৰ ভৰালীকে আদি কৰি কেইবাগৰাকীও দলীয় নেতাকৰ্মীয়ে। ইফালে গোলাঘাট জিলাখনৰ বিভিন্ন স্থানত অসম গণ পৰিষদ দলৰ হৈও মন্ত্ৰী অতুল বৰাৰ লগতে জিলা সম্পাদক আছিকুৰ ৰহমানে অগপৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান তুংগত ৰাখিছে। মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়ী কৰাৰ বাবে দুয়োটা ৰাজনৈতিক দলেই তেওঁলোকৰ নিজ নিজ প্ৰাৰ্থীসকলক জয়ী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।
পঞ্চায়ত নিৰ্বাচন উপলক্ষে তিনিচুকীয়া জিলাতো ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপিৰ লগতে মিত্ৰ দল অসম গণ পৰিষদে প্ৰচাৰ অভিযান পূৰ্ণগতিত চলাই আছে। বিজেপিৰ জিলা সভাপতি কুশকান্ত বৰাই জিলাখনৰ বিভিন্ন ঠাইত প্ৰচাৰ চলাই জনসাধাৰণৰ মন আকৰ্ষণৰ প্ৰয়াস অব্যাহত ৰাখিছে। কংগ্ৰেছ দলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। জিলাখনত এইবাৰ ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু নিউজ অন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR News_GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ অধীনত অনুষ্ঠিত এই বছৰৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি অথবা এইকেইদিনত ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি কেইবাটাও সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি পৰিষদে অস্বীকাৰ কৰিছে। পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে আমাৰ বিশেষ সংবাদদাতাক খন্তেক সময়ৰ আগতে জনোৱা অনুসৰি এই পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষণ কাৰ্য বৰ্তমান চলি আছে আৰু কেতবোৰ সংবাদ মাধ্যমত এই সম্পৰ্কত প্ৰকাশিত বাতৰি শুদ্ধ নহয়। পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক এনেধৰণৰ অকৰ্তৃত্বশীল বাতৰিৰ প্ৰতি কাণ নিদিবলৈ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে আহ্বান জনাইছে। পৰীক্ষাৰ ফলাফল সম্পৰ্কত অসম ৰাজ্যিক বিদ্যালয় পৰিষদে উপযুক্ত সময়ত জাননী জাৰি কৰিব বুলি পৰীক্ষা নিয়ন্ত্ৰক শ্ৰীদাসে আমাৰ সংবাদদাতাক জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক 11 ৰণত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 206 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 194 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ যশস্বী জয়ছৱালে সৰ্বাধিক 49 আৰু ধ্ৰুৱ জুৰেলে 47 ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ জছ হেজেলউডে 4টা উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰা অংকুৰ জ্যোতি শৰ্মাৰ সৈতে।
জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তান যুযুধান ৰূপত থিয় দিছে আৰু যুদ্ধৰ সম্ভাৱনা প্ৰকাশ পাইছে। এই সন্দৰ্ভত বিভিন্ন বা বাতৰি গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দেশদ্ৰোহিতাৰ অভিযোগত থিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হয়, এই বাতৰিটো প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাৰ বিভিন্ন বাতৰি আজি প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ট্ৰেডিং কেলেংকাৰী গোচৰত অভিযুক্ত চুমি বৰা আৰু বিশাল ফুকনক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে, এই বাতৰিটো প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰায় 150-200 সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ বাবে অপেক্ষা কৰি আছে বুলি এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সদ্যঘোষিত সংযুক্ত লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ ধৃতিৰাজ মিশ্ৰই 428 সংখ্যক স্থান লাভ কৰিছে, এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক আইছিছ কাশ্মীৰ নামৰ সন্ত্ৰাসবাদী গোটটোৱে মৃত্যুৰ ভাবুকি দিছে, এই বাতৰিটো দৈনিক বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাত বিস্তৰ ক্ষতি হয়, এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ।
নগাঁৱৰ বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা ৰাজেন শৰ্মাৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পাতালত দেহাৱসান ঘটে। ককা দেউতা, নাতি আৰু হাতীকে ধৰি কেইবাখনো চলচ্চিত্ৰত সাৱলীল অভিনয় কৰা এই প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 82 বছৰ। সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়, জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি তাৰ কাহিনীলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 27 এপ্ৰিল দেওবাৰে সন্ধিয়া 7:45 এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত দুৰাৰোগ্য বুলি ভবা ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধ জয়ী হোৱা কেইবাগৰাকীও লোকক পৰিচয় কৰাই দিয়া হ'ব। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2000 বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ঠাই বিশেষে মজলীয়াৰ পৰা পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ে মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি সৰ্বদলীয় বৈঠকত নিঃচৰ্ত সমৰ্থন। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডাট ৰিংশ দীক্ষান্ত সমাৰোহত মুঠ 3741 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰমাণ পত্ৰ প্ৰদান। ৰাজ্যত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা বেংগালুৰুত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৰাজস্থান ৰয়েলছক 11 ৰাণত পৰাস্ত। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।